এয়া আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত আৰু সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰাইজক আহান জনায়। 2 নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত অন্তিম দিনা 9 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী অজন্তা নায়কৰ উপস্থিতিত এই সমষ্টিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই মনোনয়ন দাখিল কৰে। গোলাঘাটৰ সমন্বয়ৰ ক্ষেত্ৰত জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহান জনায়। একেদৰে অসম জনমৰ্থাৰ ছেলিম আহমেদ, নিৰ্দলীয় প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰী, আব্দুল হক, প্ৰদীপজ্যোতি ভূঞা, জ্যোতিষ্ক ৰঞ্জন গোস্বামীৰ লগতে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী অনিমা ডেকা গুপ্তা আৰু ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ ছালেহ আহমেদ মজুমদাৰে মনোনয়ন দাখিল কৰিছে। অন্তিম দিনাৰ অন্তত কাজিৰঙা সমষ্টিৰ বাবে সৰ্বমুঠ 12 জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে শোণিতপুৰ লোকসভা সমষ্টিত 7 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি নেতৃত্বত সমৰ্থিত প্ৰাৰ্থী ৰঞ্জিত দত্তই সমৰ্থকৰ সৈতে সংশ্লিষ্ট জিলাৰ আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকী বিধায়ক দলীয় নেতা উপস্থিত থাকে। একেদৰে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌৰণ্য, বি পি এফৰ প্ৰাৰ্থী ৰাজু দেউৰী, জি ডি এছৰ প্ৰাৰ্থী ৰিংকু ৰয়ে মনোনয়ন দাখিল কৰে। বি এন পিৰ প্ৰাৰ্থী মহম্মদ আলম চৌধুৰী আৰু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ পৰা কামেশ্বৰ স্বৰ্গীয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ পদৰ বাবে সৰ্বমুঠ 9 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকীও প্ৰাৰ্থীয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও আছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন আৰু কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ ধাৰ্য কৰা হৈছে। অহা 19 এপ্ৰিলত ৰাজ্যৰ 5টা লোকসভা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাত নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয়প্ৰসাদ শিৱহৰিক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। পৰ্যবেক্ষকগৰাকীয়ে ৰাজ্যৰ নিৰ্বাচন সংক্ৰান্তীয় উজৰ আপত্তি থাকিলে 8638545057 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহান জনাইছে। তেওঁ লগতে কোনো প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিজৰ বিচাৰ বিবেচনাৰে ভোটদান কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 416 গৰাকী প্ৰথম পলিং বিষয়াক আজি ভোটগ্ৰহণৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে জিলাখনত 347টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত কালি 416 গৰাকী প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। কাইলৈ দ্বিতীয় আৰু পৰহিলৈ তৃতীয় পলিং বিষয়াসকলক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাট উপজিলাত আজি লোকসভা নিৰ্বাচনৰ শুভংকৰ উন্মোচন কৰা হয়। ভোটদাতাসকলৰ মাজত ভোটদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত টুইট কোষৰ উদ্যোগত আজি বিন্দু নামৰ শুভংকৰটো অসমৰ অন্যতম সম্পদ এটা খৰ্গযুক্ত গৌৰৱ প্ৰতীক হিচাপে লৈ প্ৰস্তুত কৰা হৈছে। বোকাখাটৰ জিলা নিৰ্বাচনী বিষয়া চিনিকৰণে শুভংকৰটো উন্মোচন কৰে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটাৰসকলৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱক যুৱতীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব। শ্লোগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। এতিয়াৰ বাতৰি ইমানেই।
আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে 99.4 FM 11.5 মিটাৰ 7.5 কিলোহাৰ্টজ।